দ্বিতীয় পিটর অধ্যায় ২। তথাপি মানুহবিলাকৰ মাজত ভাৰী কোৱা ভাৱবাদীসকল উৎপন্ন হল, সেইদৰে তোমালোকৰ মাজতো ভাৰী কোৱা উপদেশক উপস্থিত হৈ গুপুতে বিনাশৰূপ বিধৰ্ম প্ৰচলিত কৰিব। যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব, এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব, আৰু অনেকে তেওঁবিলাকৰ লম্পট আচৰণৰ অনুগামী হব। তেওঁবিলাকৰ কাৰণেই সত্যৰ পথ নিন্দিত হব। তেওঁবিলাকে লোভৰ বশত কল্পিত বাক্যেৰে তোমালোকৰ ধন লাভৰ উপায় কৰিব। তেওঁবিলাকৰ দণ্ডাজ্ঞা পূৰ্বৰে পৰা ৰৈ নাথাকে, আৰু তেওঁবিলাকৰ বিনাশ কলমতিয়াই নাথাকে, কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হবলৈ অন্ধকূপত সমৰ্পণ কৰিলে, আৰু পুৰাতন জগতক মৰম নকৰিলে কিন্তু যেতিয়া ভক্তহীনবিলাকৰ ওচৰলৈ জলপ্লাৱন আনিলে তেতিয়া ধৰ্ম প্ৰচাৰক নোহক আন সাতজনে সৈতে ৰক্ষা কৰিলে, আৰু সদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি উৎপাতন ৰূপ দণ্ড দি ভক্তি লংঘনকাৰী ভাবি মানুহবিলাকলৈ আৰ্হি কৰি থলে, আৰু সেই ধৰ্মহীনবিলাকৰ লম্পতা চৰণত দুখ পোৱা যি ধাৰ্মিক লোক তেওঁক ৰক্ষা কৰিলে, কিয়নো সেই ধাৰ্মিকজন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম কাৰ্য দেখি তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্মিক প্ৰাণত বিৰক্তি পালে, তেন্তে সেই ভাৰী কোৱাবিলাককো মৰম নকৰিব। এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্বক হেয় জ্ঞান কৰে তেওঁবিলাকক দণ্ড দি দি মহাবিচাৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। তেওঁবিলাকে দুঃসাহিয়াল আৰু নিজ ইচ্ছাৰে চলোতা। তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে, কিন্তু তেওঁবিলাকতকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা যি স্বৰ্গদূতবিলাক, তেওঁবিলাকেও প্ৰভুৰ আগত তেওঁবিলাকৰ বিৰুদ্ধে নিন্দাপূৰ্ণ বিচাৰ উপস্থিত নকৰে। কিন্তু যি জ্ঞানহীন পশুবোৰ স্বভাৱ অনুসাৰে ধৰা পৰিবৰ আৰু ক্ষয় পাবৰ কাৰণে উৎপন্ন হল, সেইবোৰৰ দৰে তেওঁবিলাকেও যিহকে নুবুজে তাক নিন্দা কৰি নিজৰ ক্ষয়ত ক্ষয় পাই অধাৰ্মিকতাৰ বিষস্বৰূপে অপকাৰ পোৱা হব। তেওঁবিলাকে দিনৰ উদৰ তৃপ্তিকে সুখ জ্ঞান কৰে, তেওঁবিলাক দাগ আৰু কলংকস্বৰূপ। তেওঁবিলাকে প্ৰেম ভোজত তোমালোকৰ লগত ভোজন কৰোঁতে সুখ ভোগ কৰে। তেওঁবিলাকৰ চকু ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপৰ প্ৰখ্যান্ত নহয়। তেওঁবিলাকে চঞ্চল মনাবিলাকক পুচুলাই দিয়ে, তেওঁবিলাকৰ হৃদয় লোভত নিপুণ। তেওঁবিলাক হাউৰ সন্তান, তেওঁবিলাকে পোনপথ ত্যাগ কৰি অপথে গৈ বিউৰৰ পুত্ৰ যি বিলিয়ম তেওঁৰ পথত চলিছে। তেওঁ অধাৰ্মিকতাৰ বেচক ভাল পাইছিল, কিন্তু নিজ অপৰাধৰ কাৰণে অনুযুক্ত হল, অৰ্থাৎ অবাক গাধয় মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ নিৰ্বুদ্ধতা নিবাৰণ কৰিলে। তেওঁবিলাক পানী নথকা নাদ আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে, কিয়নো তেওঁবিলাকে মাংসিক সুখাভিলাষৰ বশত থাকি অসাৰতাৰ গৰ্ব কথা কৈ ভ্ৰম আচৰণকাৰীবিলাকৰ মাজৰ পৰা অলপতে হাত সাৰি অহাবিলাকক লম্পট আচৰণৰ দ্বাৰাই ফুচুলাই দিয়ে, আৰু তেওঁবিলাকৰ আগত স্বাধীনতাৰ প্ৰতিজ্ঞা কৰে কিন্তু নিজে ক্ষয়ৰ দাস, কাৰণ যে যিহৰ দ্বাৰাই পৰাজিত হয় তেওঁ তাৰে দাস হয়, কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞানৰ দ্বাৰাই সংসাৰৰ নানা অসুচিতাৰ পৰা হাত সাৰি আহিলত যদি সেই অসুচিতাৰূপ জালত পুনৰাই পৰি পৰাজিত হয় তেন্তে তেওঁবিলাকৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈ বেয়া, কাৰণ জ্ঞান পাই নিজত সমৰ্পিত পবিত্ৰ আজ্ঞাৰ পৰা ওলটি যোৱাতকৈ ধৰ্মপথ নজনাকৈ থকা দেওবিলাকৰ পক্ষে ভাল আছিল।
কুকুৰে নিজৰ বাতি লৈ
আৰু
ধোঁৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ লটি যায়। এই সৰু পতন্তৰৰ দৰে তেওঁবিলাকলৈ ঘটিল।